প্ৰথম তিমঠিয় এক অধ্যায় মঙ্গলবাদ। মই পৌল, খ্ৰীষ্টযীশুৰ এজন পাচনি। আমাৰ ত্ৰাণকৰ্তা ঈশ্বৰ আৰু আশাভূমি খ্ৰীষ্টযীশুৰ আজ্ঞা অনুসাৰে নিযুক্ত বিশ্বাসী হিচাপে মোৰ এজন প্ৰকৃত পুত্ৰ তিমঠিয়ৰ সমীপলৈ। পিতৃ ঈশ্বৰ আৰু আমাৰ প্ৰভু যীশু খ্ৰীষ্টৰ পৰা অনুগ্ৰহ, দয়া আৰু শান্তি হওক। ভ্ৰান্ত শিক্ষকৰ বিষয়ে সতৰ্ক কৰি দিয়া। মাকিদনিয়ালৈ যোৱাৰ সময়ত মই তোমাক যি কৈছিলো এতিয়াও সেই বিষয়ে কওঁ। তুমি ইফিচতে থাকা, তাতে কিছুমান লোকক পুনৰ ভুল শিক্ষা নিদিবলৈ আদেশ দিব পাৰিবা, কাৰণ তেওঁলোকে বাধাৰহে সৃষ্টি কৰে। গল্পকথা আৰু অন্তহীন বংশ তালিকাত মনোযোগ নিদিব। এইবোৰে অযথা তৰ্ক বিতৰ্কৰ সৃষ্টি কৰে আৰু ঈশ্বৰৰ কামত সহায় নকৰে। ঈশ্বৰৰ কাম বিশ্বাসৰ দ্বাৰা হয়। এই আদেশৰ উদ্দেশ্য হৈছে প্ৰেম, যি প্ৰেম নিৰ্মল চিত, সদবিবেক আৰু অকপট বিশ্বাসৰ পৰা হয়। এইবোৰৰ পৰা কোনো এফলীয়া হৈ অনৰ্থক কথাৰ বাবে বিপথে গ'ল। তেওঁলোকে বিধানৰ অধ্যাপক হ'বলৈ ইচ্ছা কৰে, কিন্তু তেওঁলোকে নিজৰ কথা নিজেই নুবুজে, বা যি বিষয়ে জোৰ দি কয় সেই সম্বন্ধেও নাজানে। কিন্তু বিধান যে কোনো লোকে আইনসংগতভাৱে ব্যৱহাৰ কৰিলে উত্তম হয়, ইয়াক আমি জানো। তথাপি বিধান ধাৰ্মিক লোকৰ নহয়, কিন্তু সেয়া দিয়া হৈছিল সেই লোকসকলৰ কাৰণে যিসকল বিধানহীন আৰু বিদ্ৰোহী, ভক্তিহীন আৰু পাপী, অপবিত্ৰ আৰু অধাৰ্মিক, যিসকল পিতৃবধী, মাতৃবধী, নৰবধী, ব্যভিচাৰী, সমকামী, দাহ বিক্ৰী, সৰবৰাহকাৰী, মিছলীয়া, মিছাসাক্ষী, আৰু যিসকলে সত্য শিক্ষাৰ বিপৰীতে আন কিবা কাম কৰা মিছা শপতকাৰী, পৰমধন্য ঈশ্বৰৰ গৌৰৱময় শুভবাৰ্তা অনুসাৰে এই শিক্ষাৰ ভাৰ তেওঁ মোৰ ওপৰত দিলে, যিজনাই মোক শক্তি দিলে আৰু মোক বিশ্বাসী জ্ঞান কৰি পৰিচৰ্যা পদত নিযুক্ত কৰিলে। সেই প্ৰভু খ্ৰীষ্টযীশুক মই ধন্যবাদ জনাওঁ। যদিও আগেয়ে মই খ্ৰীষ্টৰ নিন্দক আছিলোঁ, অত্যাচাৰী আৰু হিংস্ৰ আছিলোঁ, তথাপিও তেওঁ মোক দয়া কৰিলে, কাৰণ মই নুবুজি অবিশ্বাসী হৈ সেইবোৰ কৰিছিলোঁ। কিন্তু আমাৰ প্ৰভুৰ অনুগ্ৰহ, খ্ৰীষ্টযীশুত বিশ্বাস আৰু প্ৰেমৰ সৈতে মোক বাহুল্যৰূপে দিয়া হ'ল। পাপী লোকৰ পৰিত্ৰাণ কৰিবৰ কাৰণে খ্ৰীষ্টযীশু যে জগতলৈ আহিল, এই কথা বিশ্বাসযোগ্য আৰু সকলোৱে গ্ৰহণ কৰিব যোগ্য। আৰু এই পাপী লোকৰ মাজত ময়েই প্ৰধান। এইকাৰণে মোক প্ৰথমে দয়া কৰা হ'ল, যাতে প্ৰধান পাপী যি মই, মোৰ যোগেদি যেন যীশুখ্ৰীষ্টই তেওঁৰ অসীম সহনশীলতা দেখুৱাব পাৰে আৰু অনন্ত জীৱন পাবলৈ যিসকলে তেওঁৰ ওপৰত বিশ্বাস কৰিব সেইসকলৰ বাবে মোক এক দৃষ্টান্তস্বৰূপে ৰাখিলে। এতিয়া অনন্তকালৰ ৰজালৈ আৰু চিৰস্থায়ী অদৃষ্ট একমাত্ৰ ঈশ্বৰলৈ মৰ্যাদা আৰু গৌৰৱ চিৰকাল হওক, আমেন। মই তোমাক এই আদেশ দিওঁ, হে মোৰ পুত্ৰ তিমঠিয়, মই তোমাৰ সম্বন্ধে জনোৱা ভাৱবাণীৰ দৰে তুমি তাতে একমত হৈ সেই অনুসাৰে যেন উত্তম যুঁজত প্ৰাণপণ কৰা, আৰু তুমি যেন বিশ্বাস আৰু উত্তম বিবেক ৰক্ষা কৰি চলা। কোনো লোকে সেই বিশ্বাস আৰু উত্তম বিবেক ত্যাগ কৰাত তেওঁলোকৰ বিশ্বাসৰূপ নৌকা ভগ্ন হ'ল। তেওঁলোকৰ ভিতৰত হোমনীয়া আৰু আলেকজেণ্ডাৰ নামৰ দুজনো আছে। এওঁলোকে যে নিন্দা কৰিবলৈ পুনৰ নিশিকে, তাৰ বাবে মই এওঁলোকক ছয়তানৰ হাতত সমৰ্পণ কৰি দিলোঁ।